এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত অহা 10 অক্টোবৰৰ ভিতৰত পুনৰ 40,000 যুৱক যুৱতীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ 147 নম্বৰ তৈলক্ষেত্ৰত গেছ নিৰ্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিক্তুৰ গেছ অন্য কূপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ। আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত মধ্য অসমৰ কেইবাখনো জিলাত গাহৰি নিধনৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ। কালাইন শিলচৰ পথৰ ভাংগাৰ পাৰৰ হাৰং নদীৰ দলং ভঙা গোচৰ সন্দৰ্ভত 5 জন লোকক গ্ৰেপ্তাৰ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ হেডিংলিত আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত অহা 10 অক্টোবৰৰ ভিতৰত পুনৰ 40,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেইবাটাও বিভাগত 481গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগত 443গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়ক, পৰ্যটন বিভাগত 12গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত 23গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা 3গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই নিযুক্তি স্বচ্ছ, মেধা আৰু যোগ্যতা ভিত্তিত সম্পন্ন হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত জানিবলৈ দিয়ে।
ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, এছিষ্টেণ্ট টুৰিষ্ট অফিচাৰ আৰু SCRT সহকাৰী অধ্যাপক 483গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিব পাৰিলোঁ। আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। KDRIৰ পৰা পুলিচ কনিষ্টবলৰ পৰা SIৰ পৰা শিক্ষকলৈ আৰু 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000ৰ দেওনাও আমি পাৰ কৰিম। আমাৰ নিৰ্বাচনৰ সময়ত 1,00,000ৰ প্ৰতিশ্ৰুতি আছিলে, কিন্তু আমি আজি 1,50,000তকৈ অধিক নিযুক্তি সম্ভৱ কৰি তুলিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কালি পৰ্যন্ত বিভিন্ন বিভাগত 120,359গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। ভাষণত ডঃ শৰ্মাই কুকুৰা পালন খণ্ডৰ ক্ষেত্ৰত হোৱা উত্তৰণৰ কথা উল্লেখ কৰি বাহুবলী কণীৰ উৎপাদনৰ ক্ষেত্ৰত লাভ কৰা সফলতাক বিশেষভাৱে প্ৰশংসা কৰে। ৰাজ্যৰ গাহৰি পালন খণ্ডৰ সম্ভাৱনাসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ গাহৰি পালকসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাই এই দিশত ৰাজ্যখনৰ চাহিদা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত শ্বেত বিপ্লৱৰ সূচনা কৰি প্ৰতিদিনে 10,00,000 লিটাৰ গাখীৰ উৎপাদনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ ভাষণত কয়। এই অনুষ্ঠানত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ 147 নম্বৰ তৈলখাদত গেছ নিৰ্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিক্তুৰ গেছ অন্য কূপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা 22 জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নিৰ্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা 204 নম্বৰ খাৰুৱাতাল খাদত গেছৰ অত্যাধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াত পাছত ONGC কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিধায়ক অখিল গগৈয়ে গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰাৰ বাবে ONGC কৰ্তৃপক্ষক সমালোচনা কৰে। তেওঁ 3 দিনৰ ভিতৰত বহিৰাজ্যৰ পৰা বিশেষজ্ঞ আনি গেছ নিৰ্গমন বন্ধ কৰিবৰ বাবে কৰ্তৃপক্ষক আহ্বান জনায়। ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। দৰং জিলাত 100ধিক গাহৰিৰ দেহত এই সংক্ৰামক ৰোগৰ বীজাণু ধৰা পৰাৰ বাবে পশু চিকিৎসা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজি মঙলদৈৰ কবিকাৰা অঞ্চলৰ কেইবাখনো গাহৰি পামত পশু চিকিৎসা বিভাগে অভিযান চলাই এই ৰোগত আক্ৰান্ত কমেও 60টা গাহৰি নিধন কৰে। ইয়াৰ পূৰ্বে জিলাখনৰ কমাৰপাৰাতো 104টা গাহৰি নিধন কৰা হৈছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। নিধন কৰা গাহৰিসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰা হয়। মঙলদৈ জিলা পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অজয় বনিয়াই প্ৰকাশ কৰা মতে আজিও ৰোগৰ সংক্ৰমণৰ সন্দেহত একাংশ পামৰ গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। সংক্ৰমণ ধৰা পৰা কমাৰপাৰা আৰু কবিকাৰা অঞ্চলৰ এই ৰোগ সংক্ৰমণৰ মূল কেন্দ্ৰ বুলি চিহ্নিত কৰি ইয়াৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰিৰ সৰবৰাহ, ক্ৰয় বিক্ৰী আদি নিষিদ্ধ কৰা হৈছে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলতো আফ্ৰিকান ছোৱাইন ফ্লু ফিভাৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে। হাজো আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কেইবাখনো পামত গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হয়। পশুপালন বিভাগে মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণৰ দিহা কৰিছে। ইয়াৰ পাছতে ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
কাছাৰ জিলাৰ কালাইন শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰত দলংখন ভাঙি পৰা গোচৰ সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত পাঁচজনৰ ভিতৰত তিনিজন কেন্দ্ৰীয় ৱে বে ব্ৰিজৰ কৰ্মী আৰু দুজন হাৰিয়ানাৰ ভাৰত ইলেক্ট্ৰনিকছ ৱে ব্ৰিজৰ কৰ্মচাৰী। এই ঘটনাৰ সৈতে জড়িত তিনিগৰাকী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰী কৌশিক ৰায়ে এই ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দি বিষয়াসকলক বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। এই সন্দৰ্ভত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তাই এইদৰে কয়।
যোগ দিৱস আমাৰ হাৰাং নদীৰ ওপৰত যিখন ব্ৰিজ আছে কলাপ্স হৈ গৈছিলে আৰু এতিয়া বৰ্তমান তাৰ যিখিনি দুটা গাড়ীৰ ভিতৰত এটা গাড়ী অলৰেডি আমি তাৰ পৰা ৰেস্কিউ অপাৰেশ্যন কৰি ওলোৱা হ'ল আৰু দ্বিতীয়টো এতিয়াও আমাৰ ৰেস্কিউ অপাৰেশ্যন চলি আছে। সদ্যহতে ইয়াৰ কাৰণে যি মানুহৰ অহা যোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়া আছে। মাত্ৰ এটাই কথা হৈছে যে প্ৰায় 2 বা 3 কিলোমিটাৰ ঘূৰি আহিব লাগে, এটা পৰিক্ৰমা কৰিব লাগে, সেইটো আৰু। তাৰ পাছত ইয়াত বাকী এই ৰাস্তাটো বন্ধ হৈ আছে। সেই ৰাস্তাটোত মানুহৰ অহা যোৱা আৰু যিফালে মিজোৰাম ফালৰ পৰা যিবিলাক যাত্ৰীবাহী বাহন আহে আৰু প্ৰাইভেট যিবিলাক গাড়ী আছিলে সেইবিলাক সম্পূৰ্ণৰূপে চলি আছে। আৰু দ্বিতীয় কথা হ'ল আমাৰ এই আল্টা ব্ৰিজৰ পৰা আপুনি গুণিগ্ৰাম হৈ যিটো ৰাস্তা কাটিগড়লৈ যায় সেই ৰাস্তাটো মুকলি কৰি দিয়া হৈছে আৰু সেই ৰাস্তাটো গাড়ী অহা যোৱা কৰিব পাৰিব। গতিকে মাত্ৰ মানুহৰ মাজত এটা উৰা বাতৰি আৰু এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানুহে কৈছে যে সম্পূৰ্ণৰূপে আমাৰ শ্ৰীভূমি আৰু হাইলাকান্দি এৰিয়াত কাট অফ হৈ গৈছে, যে তেনেকুৱা হোৱা নাই, সম্পূৰ্ণৰূপে নৰ্মেল লাইফ মানুহৰ চলি আছে।
যোৱা মঙলবাৰৰ নিশা দুখন অতিৰিক্ত বোজাই কৰা ট্ৰাক পাৰ হৈ যোৱাৰ সময়তে দলংখন ভাগি পৰিছিল। এই দলংখন ভাগি পৰাৰ ফলত গুৱাহাটীৰ পৰা শিলচৰ, হাইলাকান্দি, শ্ৰীভূমি, ত্ৰিপুৰা আৰু মিজোৰামলৈ পথৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। উল্লেখযোগ্য যে যোৱা 21 মে'ত কাটিগড়াৰ গেমন দলংখন মেৰামতিৰ বাবে বন্ধ কৰি দিয়াৰ পাছত বিকল্প হিচাপে ভাংগাৰপাৰ দলংখন যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব চিকল চেল দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ সংহত কাৰ্যালয় সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ লয়। ভাষণত তেওঁ সকলো শ্ৰেণীৰ লোককে এই ৰোগৰ পৰা বাচিবলৈ পৰীক্ষা কৰিবলৈ আহান জনায়। লগতে জিলা স্বাস্থ্য বিভাগক চিকল চেল ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানতে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ৰোগৰ বিষয়ে এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। শ্ৰীভূমি জিলাৰ সূতাৰকান্দিৰ ভাৰত বাংলাদেশ সীমান্তৰ লেণ্ডপৰ্ট চৌহদত জিলা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকল চেল ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতা আৰু আগতীয়াকৈ ৰোগ নিৰ্ণয়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। মেলেৰিয়া বিৰোধী মাহ উপলক্ষে এই শিবিৰত মেলেৰিয়া পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। এই কাৰ্যসূচীত অংশ লোৱা বিশেষজ্ঞসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে স্বাস্থ্যকৰ্মীসকলৰ কৰণীয়, আঁঠুৱা ব্যৱহাৰৰ গুৰুত্ব আৰু ৰোগৰ প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে অৱগত কৰে। বিশ্ব চিকল চেল দিৱসৰ সৈতে সংগতি ৰাখি ওদালগুৰিৰ জিলা চিকিৎসালয়ত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনতো এই দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা 1 জুলাইত ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰ কেইখন 1 জুলাইৰ দিনৰ 2:30 বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনাই সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত এই বিচিত্ৰ অনুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীৰ 77 বছৰ ইতিহাসত এয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ কলাগুৰু বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে কাইলৈ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰিব। কাইলৈ নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি 3টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালয় শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলয় কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ'ব। একেদৰে চলিত বছৰৰ 4টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কণ্ডলীলৈ স্থিৰভাৱতা আগবঢ়োৱা হ'ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়া ফকটলৈ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহযোগত যোৰহাটত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ মুখ্য তোৰণ কালি মুকলি কৰা হয়। আজি সদৌ অসম ভিত্তিত বিষ্ণুৰাভা সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত 400+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। কাইলৈ সাংস্কৃতিক শোভাযাত্ৰা, মূল সভা আৰু বিষ্ণুৰাভা সংগীত পৰিৱেশন কৰা হ'ব। শোণিতপুৰ জিলাতো কাইলৈ বিষ্ণুৰাভা দিৱস পালন কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কাইলৈ এই দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সদৌ অসম মইনা পাৰিজাতৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰা শাখাৰ উদ্যোগত কাইলৈ চিলাখনৰ তৰাডুবি মিনি ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। সেই অনুসৰি কাইলৈ পুৱা পতাকা উত্তোলন আৰু গছপুলি ৰোপণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্ৰীড়া এছ'চিয়েচনৰ উপসভাপতি যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্ৰী নাথ কাকতিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটি আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী ব্যক্তিসকলে 2661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
পৰহিলৈ দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি চলোৱা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। দিৱসৰ প্ৰস্তুতিৰ বুজ লৈ যোগৰ অনুশীলনে বিশ্বত শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে মন্তব্য কৰে।
যোগ দিৱস আমাৰ একাদশ আন্তৰ্জাতিক যোগ দিৱস পালন হ'ব 21 জুনত। যোগ ভাৰতৰ আত্মা বুলি আমি ক'ব পাৰোঁ আৰু বিশ্বৰ বিভিন্ন কাণ্ট্ৰিয়ে এইটো একচেপ্ট কৰি লৈছে। আৰু যোগৰ মাধ্যমেৰে আমি এটা ইউনিটিৰ মেছেজ আমি দিব পাৰোঁ গোটেই ভাৰতত, গোটেই বিশ্বৰ। আপোনালোকে দেখিছে গোটেই বিশ্বত এটা যুদ্ধৰ দামামা যেন বাজি। চবেই যদি আকুলে লয়, চবেই যদি একচেপ্ট কৰে, চবেই যদি যোগাৰ মৰ্মটো বুজি পায়, তেতিয়াহ'লে কিন্তু আমি বিশ্ব শান্তি বুলি যিটো কওঁ সেইটো সঁচাকৈ এটা স্থাপন আমাৰ বিশ্বত হ'ব। তো মই আপোনালোকৰ জৰিয়তে সকলো ৰাইজক আহ্বান কৰিব খুজিছোঁ যে আপোনালোকেও যোগা দিৱস পালন কৰক। আৰু মই যেনেকৈ ৰাতিপুৱা এভৰি ডেক্স এই বস্তুটো কৰোঁ, যোগা দিৱসটো পালন কৰোঁ, আপোনালোকেও তেনেকৈ মিনিমাম এদিন হ'লেও কৰক। এদিন হ'লে দুদিন হ'ব, দুদিন হ'লে তিনিদিন হ'ব, তিনিদিন হ'লে চাৰিদিন হ'ব। ধন্যবাদ।
বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আজি জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নলবাৰী জিলাৰ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰত আজি সংঘটিত নাও দুৰ্ঘটনাত 2 ছাত্ৰসহ 3 লোক সন্ধানহীন হৈ আছে। মুকালমুৱাৰ পেৰাধৰাঘাটত আজি এই দুৰ্ঘটনাটো সংঘটিত হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খন খেলৰ টেষ্ট শৃংখলাৰ 1খন খেল কাইলৈ লিডছৰ হেডিংলিত আৰম্ভ হ'ব। পূৰ্বে পাটাউডি ট্ৰফী নামে জনাজাত এই টেষ্ট শৃংখলা এই বছৰৰ পৰা এণ্ডাৰছন তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গিলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্ৰতিভাৱান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্থানত ভাৰতৰ অধিনায়ক শুভমন গিলে বেটিং কৰাটো নিশ্চিত হৈছে। ভাৰতীয় দলৰ বেটিং বহু পৰিমাণে অভিজ্ঞ কে এল ৰাহুল আৰু উপ অধিনায়ক ঋষভ পণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। ভাৰতীয় অপেনাৰ যশস্বী জয়ছোৱালেও ইংলেণ্ডৰ বাৰিষা কালৰ সেমেকা জলবায়ুত ভাল বেটিং প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় দলৰ 3 নম্বৰ স্থানত খেলিবলগীয়া বেটাৰজন কোন হ'ব এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱা নাই। ভাৰতীয় বলিঙৰ দায়িত্ব প্ৰধানকৈ যশপ্ৰীত বুমৰা, হৰ্ষিত ৰাণা, শাৰ্দুল ঠাকুৰ আৰু অৰ্ষদীপ সিঙৰ ওপৰতে নিৰ্ভৰ কৰিব। আনহাতে বেন ষ্ট্ৰকছ নেতৃত্বাধীন ইংলেণ্ড দলটো জেক ক্ৰলি, বিশ্বৰ টেষ্ট ৰেংকিঙৰ 1 নম্বৰ খেলুৱৈ জ' ৰুট, বেন ডাকেট, অলি পোপ, ব্ৰাইডন কাৰ্ছ আদি কেইবাগৰাকীও ন পুৰণি খেলুৱৈৰে পুষ্ট। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত অহা 10 অক্টোবৰৰ ভিতৰত পুনৰ 40,000 যুৱক যুৱতীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ 147 নম্বৰ তৈলখাদত গেছ নিৰ্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিক্তুৰ গেছ অন্য কূপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ। আফ্ৰিকান ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত মধ্য অসমৰ কেইবাখনো জিলাত গাহৰি নিধনৰ লগতে গাহৰি সৰবৰাহ নিষিদ্ধ। কালাইন শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ দলং ভঙা গোচৰ সন্দৰ্ভত 5 লোকক গ্ৰেপ্তাৰ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলাৰ 1খন খেল কাইলৈ হেডিংলিত আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।